এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাছাৰত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় মুকলি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ, নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা স্ক্ৰীনিং কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত প্ৰসূতি তথা শিশুৰ স্বাস্থ্যসেৱাৰ শাখা পূৰণি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কাছাৰ জিলাত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় আনুষ্ঠানিকভাৱে মুকলি কৰে। এই কাৰ্যসূচীত সীমামূৰীয়া গাঁওসমূহৰ উন্নয়ন আৰু সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ বাবে বহনক্ষম কৰ্মসংস্থাপন সৃষ্টিত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। 2028-29 বিত্তীয় বৰ্ষ পৰ্যন্ত ৰূপায়ণ হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে 6,800 কোটিৰো অধিক ধন ধাৰ্য কৰা হৈছে। এই কাৰ্যসূচীয়ে সীমান্তৱৰ্তী অঞ্চলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে সীমান্তৰে হোৱা অপৰাধ নিয়ন্ত্ৰণ আৰু অভ্যন্তৰীণ সুৰক্ষা সুদৃঢ় কৰাত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।
এই ভাইব্ৰেণ্ট ভিলেজ দো মে 6,900 কৰোৰ ৰূপিয়াকে খৰ্চ হে 334 ব্লক আৰু 1954 গাঁও 17 ৰাজ্যকে জিসমে 9 জিলে 26 ব্লক আৰু 140 গাঁও আসামকে কভাৰ হোনে ৱালে। আসাম কে 140 গাঁও মে পুরি সুবিধা ভারত কে হর গাঁও জেসি হোগি।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী নাটানপুৰত থকা BSFৰ সীমান্ত চকী পৰিদৰ্শন কৰে আৰু সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ অগ্ৰগতি আৰু সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইয়াৰ পাছতে শ্ৰীশ্বাহ ত্ৰিপুৰাৰ আগৰতলালৈ ৰাওনা হয়। সন্ধিয়া তেওঁ পুনৰ অসমলৈ উভতি আহিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও গৃহমন্ত্ৰীৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শ্ৰীশ্বাহে কাইলৈ গুৱাহাটীৰ সৰুসজাইত CRPFৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। কেন্দ্ৰীয় বাহিনীটোৱে এইবাৰ প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত প্ৰতিষ্ঠা দিৱসৰ ৰাষ্ট্ৰীয় কুচকাৱাজৰ আয়োজন কৰিছে। তেওঁ লগতে সোণাপুৰৰ কচুতলীত 10ম অসম আৰক্ষী বেটেলিয়নৰ নতুন ছাউনীৰ আধাৰশিলা স্থাপন কৰিব। গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালত বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা সন্দৰ্ভত চূড়ান্ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ মুঠ 7,273 গৰাকী উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হয়। কাছাৰ জিলাত 3,702 গৰাকী, শ্ৰীভূমি জিলাৰ 2,392 গৰাকী আৰু হাইলাকান্দিৰ 1,179 গৰাকী উদ্যমীয়ে এই আঁচনিৰ অধীনত আৰ্থিক সাহায্য লাভ কৰিছে। এই উপলক্ষে আজি শিলচৰৰ ISBTত বিয়লি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্যকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দুদিনীয়া কাৰ্যসূচীৰে কালি অসমলৈ অহা নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা স্ক্ৰীনিং কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীয়ে আজি পুৱাৰ ভাগত ৰাজ্যখনৰ সোণাপুৰস্থিত জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শ্ৰীমতী গান্ধীক এই ভ্ৰমণত সংগ দিয়ে। জুবিন ক্ষেত্ৰত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পাছতে তেওঁ ৰাজীৱ ভৱনলৈ আহে আৰু প্ৰদেশ কংগ্ৰেছৰ 3গৰাকী কাৰ্যকৰী সভাপতিৰ সৈতে বাৰ্তালাপ কৰে। পৰৱৰ্তী সময়ত শ্ৰীমতী গান্ধীয়ে অসম কংগ্ৰেছ কমিটিৰ বিভিন্ন কমিটি আৰু শাখাৰ নেতৃত্বৰ লগত মত বিনিময় কৰে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
জুবিন জী এক তৰহ সে অসম কি আত্মা কি আৱাজ থি, অসম কি অভিব্যক্তি থি, অসম কি জো সভ্যতা হে উসকে বাৰে মে গায়া জুবিন জী নে। হৰ গানে মে, হৰ উনকে জো বক্তব্য মে ইহি বাত থি কি প্ৰেম, একতা, অসম কি অস্মিতা, असम की संस्कृति, असम की सभ्यता, असम क्या है। और मैं कल अपने कार्यकर्ताओं को कह रही थी कि देखो हम भी उसी चीज के लिए लड़ रहे हैं। एक तरह से हमारी लड़ाई जो है असम की संस्कृति, असम की सभ्यता को बचाने की लड़ाई है और हमें ये बात समझनी है। बस इसका हमें, हम जुबिन जी का इस्तेमाल, राजनीतिक इस्तेमाल नहीं करना चाहते और ना किसी को करना चाहिए। वो एक राजनीति से ऊपर थे।
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত প্ৰসূতি তথা শিশুৰ স্বাস্থ্যসেৱাৰ এটা শাখা মুকলি কৰে। এই পদক্ষেপে অঞ্চলটোত প্ৰসূতি আৰু শিশু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিশিষ্ট কথাশিল্পী তথা চলচ্চিত্ৰ নিৰ্মাতা ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ উপজা দিন উপলক্ষে আজি কথাশিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। অনুভূতি সম্পন্ন আৰু মননশীল ৰচনাৰে অনুৰাগীসকলক আলোড়িত কৰা ডঃ শইকীয়াই কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, শিশু সাহিত্য আৰু আত্মজীৱনীৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে। ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ উপজা দিন উপলক্ষে আৰোহণৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ সহযোগত আজি আৰু কাইলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ডঃ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী নাট সমাৰোহ আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি সন্ধিয়া আয়োজিত অনুষ্ঠানত গল্পকাৰ ডঃ নমিতা বৈশ্যক 2025 বৰ্ষৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়া বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত 50,000 টকা, প্ৰশস্তি পত্ৰ আৰু স্মাৰক আৰু কিতাপৰ টোপোলা আছে। ইয়াৰ লগতে পদ্মশ্ৰী সন্মানেৰে সন্মানিত নুৰুদ্দিন আহমেদক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব। বঁটা প্ৰদানৰ পাছতে আজি সন্ধিয়া 6:30 বজাত নট সূৰ্যই মলয়া গোস্বামীৰ পৰিচালনাৰে আলি দুমুজাত শীৰ্ষক নাটখন মঞ্চস্থ কৰিব। কাইলৈ সন্ধিয়া চিগালৰ উদ্যোগত ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচনা আৰু বাহাৰুল ইছলামৰ পৰিচালনাৰে আকাশ নাটখন মঞ্চস্থ কৰা হ'ব। নাটৰ পূৰ্বে আৰোহণৰ ছাত্ৰ ছাত্ৰীসকলে গীত মাতৰ অনুষ্ঠান পৰিৱেশন কৰিব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা পৰহিলৈৰ পৰা 2025-26 বৰ্ষৰ চৰচ মেলাৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ'বলগীয়া এই মেলা 8 মাৰ্চত সমাপ্ত হ'ব। গ্ৰাম্য উদ্যোগী, আত্মসহায়ক গোট আৰু থলুৱা কাৰিকৰসকলৰ নিৰ্মিত সামগ্ৰীৰে চৰচ মেলাত ৰাজ্যখনত তৃণমূল পৰ্যায়ৰ অৰ্থনৈতিক সবলীকৰণৰ পথসমূহ প্ৰদৰ্শন কৰা হ'ব। সমাগত নিৰ্বাচনত ভোটগ্ৰহণ প্ৰক্ৰিয়া স্বচ্ছ, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য কৰি তোলাৰ বাবে কাইলৈৰ পৰা EVM আৰু VVPATসমূহৰ অতিৰিক্ত প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হ'ব। পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ এই পৰীক্ষণ কৰা হ'ব। ইয়াৰ দ্বাৰা যন্ত্ৰসমূহৰ কাৰ্যক্ষমতা আৰু নিৰ্ভৰযোগ্যতা পৰীক্ষা কৰি নিৰ্বাচনত ব্যৱহাৰৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হ'ব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে নিয়োগ কৰা অভিযন্তাৰ দলে এই পৰীক্ষণ কৰিব। অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মাৰ তত্বাৱধানত CCTV নিৰীক্ষণ আৰু লাইভ ৱেবকাষ্টিঙৰ জৰিয়তে এই পৰীক্ষণ কৰা হ'ব। বাক্সা জিলাৰ সদৰ মুছলপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি বান প্ৰতিৰোধ আৰু ব্যৱস্থাপনা সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্ত গৌতম দাসে সকলো বিভাগৰ সৈতে বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে আলোচনা কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক নিৰ্ধাৰিত সময়ত বানৰ প্ৰস্তুতিৰ পৰিকল্পনা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ বিভাগসমূহৰ মাজত সমন্বয়, সামগ্ৰী মজুতকৰণ, দ অঞ্চলসমূহ চিনাক্ত কৰা আৰু জৰুৰীকালীন সময়ত নিয়ন্ত্ৰণ কক্ষৰ পৰা নিয়াৰিকৈ কাম কাজ পৰিচালনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে পাহাৰীয়া অঞ্চল আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষৰীয়া ঠাইসমূহৰ আকস্মিক বান সমস্যাৰ সমাধানৰ ওপৰত গুৰুত্ব দিয়ে। জিলা আয়ুক্তগৰাকীয়ে জলসম্পদ বিভাগক মথাউৰিসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি মেৰামতিৰ কাম কৰিবলৈ পৰামৰ্শ দিয়ে। তদুপৰি স্বাস্থ্য বিভাগক প্ৰয়োজনীয় ঔষধ মজুত ৰাখিবলৈ আৰু অপৰিষ্কাৰ পানীৰ পৰা হোৱা ৰোগৰ পৰা বাচি থকাৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে মক ড্ৰিল অনুষ্ঠিত কৰিবলৈও তেওঁ পৰামৰ্শ দিয়ে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি শ্ৰীলংকাৰ পাল্লেকেলে ষ্টেডিয়ামত হ'বলগীয়া লীগ পৰ্যায়ৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়া অমানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। দুয়োটা দল ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। গ্ৰুপ বিৰ পৰা জিম্বাবৱে আৰু শ্ৰীলংকাই ছুপাৰ এইটত প্ৰৱেশ কৰিছে। ছুপাৰ এইটৰ খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। কাইলৈ কলম্বোৰ আৰু প্ৰেমাদাসা ষ্টেডিয়ামত পাকিস্তান আৰু নিউজিলেণ্ড মুখামুখি হ'ব। ভাৰতে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ছুপাৰ এইটৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। T20 বিশ্বকাপৰ ছেমি ফাইনেল খেলসমূহ অহা 4 আৰু 5 মাৰ্চত অনুষ্ঠিত হ'ব। অহা 8 মাৰ্চত চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাছাৰত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় মুকলি। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ। নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা স্ক্ৰীনিং কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত প্ৰসূতি তথা শিশুৰ স্বাস্থ্যসেৱাৰ শাখা মুকলি। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।